আকাশবাণী। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ইছৰোৱে আজি অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা ভৱিষ্যৎ প্ৰজন্মৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ যোগাযোগ কৃত্ৰিম উপগ্ৰহ ব্লুবাৰ্ড ব্লক 2 সফলতাৰে উৎক্ষেপণ কৰে। উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰীয়ে ব্লুবাৰ্ড ব্লক 2 সফল উৎক্ষেপণৰ বাবে ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনাইছে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে জনাইছে যে জি ৰামজী আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ অংশ প্ৰায় 95,000 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। ওড়িশাৰ বাৰগড়ত আজিৰে পৰা 11 দিনীয়াকৈ বিশ্ববিখ্যাত ধনুযাত্ৰা শীৰ্ষক মুকলি থিয়েটাৰ মহোৎসৱ অনুষ্ঠিত হ'ব। আৰু দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত আজি ঘন কুঁৱলীৰ বাবে বিমান আৰু ৰেল সেৱা ব্যাহত হৈছে। এতিয়া শুনক বিতং বাতৰি। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে আজি অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা ইয়াৰ সবাতোকৈ গধুৰ মহাকাশযান LMV-3M6ৰ সহায়ত ভৱিষ্যৎ প্ৰজন্মৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ যোগাযোগ কৃত্ৰিম উপগ্ৰহ ব্লুবাৰ্ড ব্লক 2 সফলতাৰে উৎক্ষেপণ কৰে। ভাৰতীয় সময় অনুসৰি পুৱা 8:55 সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা এই উৎক্ষেপণ সম্পন্ন কৰা হয়। প্ৰায় 15 মিনিটজোৰা উৰণৰ পাছত ব্লুবাৰ্ড ব্লক 2 নামৰ কৃত্ৰিম উপগ্ৰহটো মহাকাশযানৰ পৰা পৃথক হৈ পৰে আৰু উপগ্ৰহটো নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰা হয়। ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ AST স্পেচ মোবাইল নামৰ কোম্পানীটোৰ ব্লুবাৰ্ড ব্লক 2ৰ সফল উৎক্ষেপণক প্ৰশংসা কৰে আৰু ইয়াক ভাৰতৰ ভূমিৰ পৰা ভাৰতীয় মহাকাশযানেৰে উৎক্ষেপণ কৰা সবাতোকৈ গধুৰ উপগ্ৰহ বুলি মন্তব্য কৰে। শ্ৰীনাৰায়ণনে কয় যে উপগ্ৰহটো নিখুঁতভাৱে নিৰ্দিষ্ট কক্ষপথত স্থাপন কৰা হৈছে আৰু ইছৰোৰ বাবে এয়া উল্লেখযোগ্য সাফল্য। ব্লুবাৰ্ড ব্লক 2 অভিযান উপগ্ৰহৰ জৰিয়তে পোনপটীয়াকৈ মোবাইল সংযোগ স্থাপন কৰাৰ বাবে গোলকীয় পৃথিৱীৰ নিম্ন কক্ষপথ তাৰামণ্ডলৰ অংশ। এই তাৰামণ্ডলে সকলো সময়তে সকলোৰে বাবে সকলো ঠাইতে 4G আৰু 5G ভইচ আৰু ভিডিঅ' কল, বাৰ্তা, ষ্ট্ৰিমিং আৰু ডাটা সেৱা উপলব্ধ কৰোৱাত সহায় কৰিব। ইছৰোৰ বাণিজ্যিক শাখা নিউ স্পেচ ইণ্ডিয়া লিমিটেড আৰু আমেৰিকাৰ AST স্পেচ মোবাইল নামৰ কোম্পানীৰ মাজত হোৱা বাণিজ্যিক চুক্তিৰ অধীনত এই অভিযান আৰম্ভ কৰা হৈছে। উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰীয়ে ব্লুবাৰ্ড ব্লক 2ৰ সফল উৎক্ষেপণৰ বাবে ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনাইছে। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ভাৰতীয় ভূমিৰ পৰা পৃথিৱীৰ নিম্ন কক্ষপথত সবাতোকৈ গধুৰ উপগ্ৰহ স্থাপন কাৰ্যক ভূয়সী প্ৰশংসা কৰে। তেওঁ লগতে মহাকাশ প্ৰযুক্তি, গধুৰ উপগ্ৰহ উৎক্ষেপণৰ সামৰ্থ বৃদ্ধি আৰু গোলকীয় বাণিজ্যিক উৎক্ষেপণ বজাৰত নিজৰ স্থিতিৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত দেশৰ অগ্ৰণী ভূমিকাৰ বিষয়ে আলোকপাত কৰে। এই সাফল্যৰ জৰিয়তে ভাৰতে মহাকাশ ক্ষেত্ৰত ক্ৰমাৎ নতুন শিখৰত উপনীত হোৱাৰ লগতে আত্মনিৰ্ভৰ ভাৰতৰ দিশত লোৱা গৌৰৱময় প্ৰচেষ্টা প্ৰতিফলিত হোৱা বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে এই সাফল্যক দেশৰ মহাকাশ যাত্ৰাৰ উল্লেখযোগ্য মাইলৰ খুঁটি বুলি অভিহিত কৰে। তেওঁ কয় যে এই উৎক্ষেপণৰ জৰিয়তে ভাৰতৰ উৎক্ষেপণ ক্ষমতা অধিক দৃঢ় হৈছে আৰু গোলকীয় বাণিজ্যিক উৎক্ষেপণ বজাৰত ভাৰতৰ স্থিতি সবল হৈছে। এই উৎক্ষেপণে আত্মনিৰ্ভৰ ভাৰতৰ দিশত দেশৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰা বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। শ্ৰীমোদীয়ে লগতে দেশৰ কঠোৰ পৰিশ্ৰমী মহাকাশ বিজ্ঞান আৰু অভিযন্তাসকলক শুভেচ্ছা জ্ঞাপন কৰে। মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে যুৱ প্ৰজন্মই দেশৰ মহাকাশ কাৰ্যসূচীক অধিক উন্নত আৰু ফলপ্ৰসূ কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। তেওঁ কয় যে LMV-3 মহাকাশযানে গধুৰ উপগ্ৰহ উৎক্ষেপণৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্যতাৰ পৰিচয় দিয়াৰ লগতে ইছৰোৰ গগনযানৰ দৰে ভৱিষ্যৎ অভিযানসমূহৰ বাবে ভেটি সবল কৰি তুলিছে। ইছৰোৱে বাণিজ্যিক উৎক্ষেপণ সেৱাৰ সম্প্ৰসাৰণ কৰিছে আৰু গোলকীয় পৰ্যায়ত সহযোগিতা সুদৃঢ় কৰি তুলিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই বৰ্ধিত সামৰ্থ্য আৰু আত্মনিৰ্ভৰশীলতাৰ মনোভাৱ ভৱিষ্যৎ প্ৰজন্মৰ বাবে উত্তম বুলি বিবেচিত হ'ব। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে ইটোৰ পাছত সিটোকৈ সাফল্য অৰ্জন কৰিবলৈ সমৰ্থ হৈছে আৰু ইয়াৰ জৰিয়তে মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত দেশত বৰ্ধিত শক্তি প্ৰতিফলিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ব্লু বাৰ্ড ব্লকটোৰ সফল উৎক্ষেপণৰ বাবে ইছৰোৰ বিজ্ঞানীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে আজি উৎক্ষেপণ কৰা এই উপগ্ৰহটোৱে সমগ্ৰ বিশ্বৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰি তুলিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে কেন্দ্ৰীয় চৰকাৰৰ বিকশিত ভাৰতৰ জি ৰামজী আঁচনিৰ অধীনত এম জি এনৰেগা আঁচনিৰ পূৰ্বৰ 86,000 কোটি টকাৰ মূল্যৰ ব্যয়ৰ বিপৰীতে বৰ্তমান 95,000 কোটি টকা মূল্যৰ অধিক অনুদান আগবঢ়োৱা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে বৰ্তমানৰ চৰকাৰখনে গ্ৰাম্য নিয়োগৰ দিশত বহনক্ষম আৰু উন্নতিশীল সহযোগিতাৰে দেশৰ গ্ৰাম্য জনসাধাৰণক সহায় আগবঢ়াই আহিছে। এখন ইংৰাজী বাতৰি কাকতত প্ৰকাশিত এটা লেখাত উল্লেখ থকা মতে চলিত বৰ্ষৰ ৰোজগাৰ আৰু আজীৱিকা গ্ৰামীণ আইনৰ মতে এই আঁচনিৰ জৰিয়তে 125 দিনৰ নিয়োগ সুনিশ্চিত কৰাত গুৰুত্ব দিয়া হৈছে। তেওঁ লগতে জানিবলৈ দিয়ে যে এই আঁচনিৰ অধীনত ৰাজ্যসমূহক অংশীদাৰ হিচাপে লৈ নিজ অঞ্চলসমূহত বিকাশ আৰু নিয়োগৰ সুবিধা বৰ্ধিত হাৰত আগবঢ়াই নিবলৈ চেষ্টা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে পূৰ্বৰ ইউ পি এ চৰকাৰৰ শাসনকালত এম জি এনৰেগা আঁচনিৰ অধীনত কেৱল 2,13,000 কোটি টকা ব্যয় কৰা হৈছিল। ইয়াৰ বিপৰীতে বৰ্তমানৰ চৰকাৰখনে জি ৰামজী আঁচনিৰ অধীনত 2024-25 বৰ্ষৰ বাবে 86,000 কোটি টকাৰ আবণ্টন দিছে। লগতে তেতিয়াৰ 48% মহিলাৰ অংশগ্ৰহণৰ বিপৰীতে বৰ্তমান 57% বৃদ্ধি পাইছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন সন্মানেৰে বিভূষিত অটল বিহাৰী বাজপেয়ীৰ 101 সংখ্যক জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জীৱন আৰু আদৰ্শৰাজিৰ সন্মানাৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণাস্থল মুকলি কৰিব। ঐতিহাসিক ৰাষ্ট্ৰীয় স্মাৰক আৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰেৰণা চৌহদ হিচাপে এই ৰাষ্ট্ৰ প্ৰেৰণাস্থল বিকশাই তোলা হৈছে। নেতৃত্বৰ প্ৰমূল্যৰাজি, ৰাষ্ট্ৰীয় সেৱা, সাংস্কৃতিক চেতনা আৰু জনপ্ৰেৰণাৰ প্ৰসাৰৰ বাবে ৰাষ্ট্ৰীয় সম্পদ হিচাপে প্ৰায় 230 কোটি টকা ব্যয়েৰে 65 একৰ ভূমিত এই চৌহদ নিৰ্মাণ কৰা হৈছে। চৌহদত ডঃ শ্যামা প্ৰসাদ মুখাৰ্জী, পণ্ডিত দীনদয়াল উপাধ্যায় আৰু অটল বিহাৰী বাজপেয়ীৰ 65 ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা 11 দিনীয়াকৈ উৰিষ্যাৰ ৰাজ্যৰ বাৰগড়ত অনুষ্ঠিত হ'বলগীয়া ধনুযাত্ৰাৰ বাবে উৰিষ্যাৰ লগতে দেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ থিয়েটাৰ মহোৎসৱ হিচাপে অভিহিত মুকলি থিয়েটাৰ মহোৎসৱে সুকীয়া পৰিচয়েৰে থিয়েটাৰ প্ৰেমীসকলক আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে ধৰ্মীয় আখ্যানৰ পৰিৱেশনেৰে চহৰখনৰ আকাশ বতাহ মুখৰিত পৰিৱেশ কথা উল্লেখ কৰি মহোৎসৱৰ সাফল্য কামনা কৰিছে। বিশ্ববিখ্যাত ধনুযাত্ৰা শীৰ্ষক মুকলি থিয়েটাৰ মহোৎসৱ আজিৰে পৰা 11 দিনীয়া কাৰ্যসূচীৰে ওড়িশাৰ ৰাজ্যৰ বাৰগড়ত অনুষ্ঠিত হ'ব। শ্ৰীকৃষ্ণ আৰু কংসৰ আখ্যানত ধৰ্মীয় পৰম্পৰাগত তথা পৰিৱেশ্য কলাৰ সংযোগ ঘটা এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান আজি সন্ধিয়ালৈ অনুষ্ঠিত হ'ব। এই মহোৎসৱত সমগ্ৰ বাৰগড় চহৰখন কলাৰ এখন জীৱিত মঞ্চলৈ পৰিৱৰ্তিত হৈ পৰে। সমগ্ৰ বিশ্বৰ ভিতৰতে সবাতোকৈ ডাঙৰ থিয়েটাৰ মহোৎসৱ হিচাপে জনপ্ৰিয় এই অনুষ্ঠানত সমগ্ৰ নগৰখনত প্ৰভু শ্ৰীকৃষ্ণৰ লীলা আৰু কংসৰ ৰাজত্বকালৰ বিভিন্ন ঘটনা পৰিঘটনাক মূল উপজীৱ্য হিচাপে লৈ বিভিন্ন আখ্যানৰ পৰিৱেশন কৰা হয়। বিশেষকৈ এই সময়ছোৱাত অভিনয়ৰ জৰিয়তে তোলা মহাৰাজ কংসৰ অট্টহাস্যৰ শব্দই গোটেই বাৰগড় চহৰখন মুখৰিত কৰি তোলে। লগতে শ্ৰীকৃষ্ণৰ লীলাসমূহৰ বিভিন্ন মাধ্যমেৰে পৰিৱেশ্য কলাৰ মাজেৰে পৰিৱেশন কৰিবলৈ নন্দ ৰজাৰ সভাঘৰ আৰু ৰংগমহলৰ চিহ্নৰে মঞ্চ সজাই তোলা হয়। 11 দিনীয়া এই মহোৎসৱৰ সময়ছোৱাত বাৰগড় চহৰখনত অভিনেতা আৰু দৰ্শকসকলো একাকাৰ হৈ সাধুকথাৰ ৰূপেৰে মহোৎসৱ পালন কৰে। ধনুযাত্ৰাৰ এই মহোৎসৱ উপভোগ কৰিবলৈ ওড়িশা আৰু দেশৰ বিভিন্ন ঠাইৰ পৰ্যটক আহি ইতিমধ্যে উপস্থিত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ইছৰোৱে আজি অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা ভৱিষ্যত প্ৰজন্মৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ যোগাযোগ কৃত্ৰিম উপগ্ৰহ ব্লু বাৰ্ড ব্লক 2 সফলতাৰে উৎক্ষেপণ কৰে। উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰীয়ে ব্লু বাৰ্ড ব্লক 2 সফল উৎক্ষেপণৰ বাবে ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনাইছে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে জনাইছে যে জি ৰামজী আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ অংশ প্ৰায় 95,000 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। ওড়িশাৰ বাৰগড়ত আজিৰে পৰা 11 দিনীয়া কাৰ্যসূচীৰে বিশ্ববিখ্যাত ধনুযাত্ৰা শীৰ্ষক মুকলি থিয়েটাৰ মহোৎসৱ অনুষ্ঠিত হ'ব আৰু দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰত আজি ঘন কুঁৱলীৰ বাবে বিমান ৰেল সেৱা ব্যাহত হয়। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।